এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 24 ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফল কাইলৈ পুৱা 9 বজাত ঘোষণা, গুৱাহাটীৰ CBI আদালতত বিচাৰাধীন NDFBৰ বিৰুদ্ধে থকা 9টা গোচৰ সংশ্লিষ্ট জিলাৰ ছেচন আদালতলৈ স্থানান্তৰৰ সিদ্ধান্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ 2025-26 শৈক্ষিক বৰ্ষত BTech MBAকে ধৰি 8টা নতুন পাঠ্যক্ৰম মুকলি, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দীপিলাৰ খতৰা সত্ৰ চৌহদত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সৰ্বাংগীন কল্যাণৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ জনসাধাৰণক আহান জনায়। এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদ দলৰ ভালেসংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। এই সভাত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। কাছাৰ জিলাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আজি শাসকীয় বিজেপিৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাছাৰ জিলাৰ উদাৰবন্দ সমষ্টিৰ চালগংগা জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। ইপিনে মন্ত্ৰী কেশৱ মহন্তই বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ লাঠিৰঘাট ৰাণীবাৰী গাঁৱত লক্ষীৰ বজাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত সাংসদ মিছন ৰঞ্জন দাসেও অংশ লয়। মন্ত্ৰী শ্ৰীমহন্তই আজি জিলাখনৰ নীলাম বজাৰ আৰু কাছাৰ জিলাৰ শ্ৰীকোণাতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। শ্ৰীভূমি জিলাৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এয়া আমাৰ জিলাখনৰ সংবাদদাতা জাকাৰিয়া ৰহমান।
পঞ্চায়ত নির্বাচন উপলক্ষে বিজেপি, কংগ্রেস, অসম গণ পরিষদ, সমাজবাদী পার্টিকে ধরি অন্যান্য রাজনৈতিক দলের লগতে নির্দলীয় প্রার্থী নির্বাচনী প্রচার অব্যাহত রাখিছে। ইয়ার অংশ হিসাবে আজি অসম গণ পরিষদ দলের জ্যেষ্ঠ নেতা তথা মন্ত্রী কেশব মহন্তই শ্রীভূমি জেলার কেবাটাও গাঁও পঞ্চায়েতত NDA মিত্রজোঁটর হয়ে নির্বাচনী প্রচার চালায়। জেলার রানীবাড়ি গাঁত লক্ষ্মীবাজার জিলা পরিষদ আসনত মিত্রজোঁটর প্রার্থী রুমানা বেগম আৰু কালিগঞ্জ জিলা পরিষদ আসনত অসম গণ পরিষদর প্রক্ষেপিত NDA মিত্রজোঁটর প্রার্থী ফাতিমা বেগম আৰু বাহাদুরপুর গাঁও পঞ্চায়েতর আঞ্চলিক পঞ্চায়েত সদস্য প্রার্থী আবুল ফজলর হপক্ষে নির্বাচনী প্রচারত অংশগ্রহণ করে
অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰাই আজি বোকাখাটৰ গৰিয়াজান বাগিচা, ৰঙামাটি, চেউনি, কমাৰগাঁওকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে বিৰোধী দল কংগ্ৰেছেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি জহিং চাহ বাগিচাত জনসাধাৰণক সম্বোধি প্ৰচাৰ সভাত ভাষণ দিয়ে। শ্ৰীবৰাই আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলে চাকৰি লাভ কৰা সন্দৰ্ভত অপ্ৰীতিকৰ মন্তব্য কৰা বুলি অভিযোগ তোলে। দলৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি সামাজিক মাধ্যমযোগে এই অভিযোগ তোলে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি শিৱসাগৰ আৱৰ্তভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। দলটোৱে আয়োজন কৰা সভাসমূহত মহিলাৰ অংশগ্ৰহণ অধিক বুলিও তেওঁ উল্লেখ কৰে। কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাই আজি গহপুৰ বিধানসভা সমষ্টিৰ ৰজাবাৰী ৰংগমঞ্চত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক মনোজ চৌহান আৰু অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ উপৰি বিশ্বনাথ জিলাৰ দলীয় নেতৃবৰ্গ উপস্থিত থাকে। অসম জাতীয় পৰিষদ দলৰ হৈ আজি দলৰ নেতা লুৰিণজ্যোতি গগৈয়ে বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত শ্ৰীগগৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক সমালোচনা কৰে। দুটা পৰ্যায়ত অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন কাম কাজ শৃংখলাবদ্ধভাৱে সম্পাদন কৰিবলৈ গঠন কৰা কোষসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ পৰা নিৰ্বাচনী কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰৰ সা সুবিধা, খোৱাপানীৰ ব্যৱস্থা, বিদ্যুৎ সংযোগ তথা অনাময় ব্যৱস্থাৰো বুজ লয়। ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীৰ অধ্যক্ষতাত আজি নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলা প্ৰশাসনৰ বিষয়ববীয়া, নিৰ্বাচনী পৰ্যবেক্ষক তথা জিলাসমূহৰ জোনেল আৰু ছেক্টৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ধেমাজি জিলাত 2 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিভাগৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লগতে দায়িত্বপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশিক্ষণো সম্পন্ন হৈছে। জিলাখনত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এয়া ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ 1 দিন বাকী থকা অৱস্থাত ধেমাজি জিলা প্ৰশাসনে সকলোবোৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ 14খন জিলাৰ লগতে অহা 2 মে'ত ধেমাজি জিলাত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ধেমাজি জিলা নিৰ্বাচনী বিভাগে ইতিমধ্যে কেইবাটাও পৰ্যায়ত দায়িত্বপ্ৰাপ্ত প্ৰিজাইডিং পুলিং বিষয়াসকলৰ প্ৰশিক্ষণসমূহ সম্পূৰ্ণ কৰিছে আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলা নিৰ্বাচনী বিভাগে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগণত থকা শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰত ষ্ট্ৰং ৰুম স্থাপন কৰি মহাবিদ্যালয় চৌহদৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰলৈ যাতে প্ৰিজাইডিং পুলিং বিষয়াসকল ৰাওনা হ'ব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছে আৰু ইতিমধ্যে মহাবিদ্যালয় চৌহদত যাৱতীয় কক্ষসমূহ সম্পূৰ্ণ কৰি তুলিছে। তেনেদৰে জোনাই জিলাতো নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জোনাই সমজিলা প্ৰশাসনে।
লখিমপুৰ জিলাৰ দণ্ডাধীশে পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি 4:30 বজাৰ পৰা 2 মে'ৰ বিয়লি 4:30 বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। এই ঘোষণা ভোটগণনাৰ দিন অৰ্থাৎ 11 মে' আৰু পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হলে পূৰ্বে নিৰ্ধাৰিত দিন 4 মে'টো কাৰ্যকৰী হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে আজি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীসকলে কাইলৈ পুৱা 9 বজাৰ পৰা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বীটসমূহ ডাউনলোড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মাৰ্কশ্বীটসমূহ চাব পাৰিব। www.ahsse.assam.gov.in, www.assamresults.in, www.results.shiksha, www.schools9.com, assamjobalert.com আদিকে ধৰি মুঠ 12টা ৱেবছাইটত শিক্ষাৰ্থীসকলে নিজৰ ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ দি মাৰ্কশ্বীটসমূহ ডাউনলোড কৰিব পাৰিব। তদুপৰি এণ্ড্ৰইড মোবাইলত উপলব্ধ এপ ডাউনলোড কৰি ফলাফল লাভ কৰিব পাৰিব। বিদ্যালয় শিক্ষা পৰিষদৰ 2 নম্বৰ সংমণ্ডলে প্ৰকাশ কৰা জাননী অনুসৰি উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ছপা মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব। পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলক ছপা মাৰ্কশ্বীট প্ৰদান কৰা নহয়। অৱশ্যে অনুতীৰ্ণ হোৱা কোনো শিক্ষাৰ্থীয়ে ছপা মাৰ্কশ্বীট ল'ব বিচাৰিলে পৰিষদৰ কাৰ্যালয়ত পৃথকভাৱে আবেদন কৰিব লাগিব। কোনো পৰীক্ষাৰ্থীয়ে উত্তৰ বহী পুনৰ নিৰীক্ষণৰ লগতে উত্তৰ বহীৰ প্ৰতিলিপি বিচাৰিলে বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব। ফলাফল ঘোষণা কৰাৰ দুদিন পাছত পৰ্টেল লিংক মুকলি কৰি দিয়া হ'ব। উল্লেখযোগ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ 3,02,420 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। গুৱাহাটীৰ চি বি আই আদালতত বিচাৰাধীন হৈ থকা উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ বিৰুদ্ধে থকা 9 গোচৰ অপৰাধ সংঘটিত সংশ্লিষ্ট জিলাৰ ছেছন আদালতলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উগ্ৰপন্থী সংগঠনটোৱে অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ স্থান অনুসৰি সংশ্লিষ্ট জিলাৰ ছেছন ন্যায়াধীশৰ আদালতলৈ এই গোচৰসমূহ প্ৰেৰণ কৰা হ'ব। গুৱাহাটীস্থিত চি বি আইৰ বিশেষ আদালতে আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী হাৱাৰ গাঁৱত থকা নৰ্থ ইষ্ট মিলিটাৰী স্কুলখন এতিয়াৰে পৰা সৈনিক স্কুল ছচাইটিৰ অধীনত পৰিচালিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ সৈনিক স্কুল ছচাইটিয়ে শেহতীয়াভাৱে ঘোষণা কৰা দেশৰ 100 সৈনিক স্কুলৰ ভিতৰত চিৰাঙৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলখনেও স্বীকৃতি লাভ কৰিছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ ৰতন কুমাৰ ৰয়ে আজি বিজনী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়। অসমৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক একোজন সুনাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সেৱাত ব্ৰতী কৰাৰ উদ্দেশ্যে 2019 চনত স্থাপন কৰা নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ সৈনিক স্কুল হিচাপে লাভ কৰা স্বীকৃতিক লৈ বিদ্যালয় পৰিচালনা সমিতিয়ে আনন্দ প্ৰকাশ কৰিছে। মায়ামৰা সত্ৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে আজি ডিব্ৰুগড়ৰ মায়ামৰা মদাৰখাট সত্ৰ আৰু মায়ামৰা দিনজয় সত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় পঞ্জীয়ক পংকজ বৰঠাকুৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৰুজনৰ প্ৰতি সেৱা জনায়। তেওঁ মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰক সাক্ষাৎ কৰি গুৰুজনৰ অৱদানৰ উপৰিও বিশ্ববিদ্যালয়খনত পাঠদান কৰিবলগীয়া অন্যান্য বিষয় সন্দৰ্ভত আলোচনা কৰে। বিশ্বনাথ জিলাৰ বিহালীৰ বিহমাৰী ৰামহোলী বৰনামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, কবিতা পাঠ, আধ্যামিক গীত নাট, গীত নৃত্য পৰিৱেশন, ভাগৱত ব্যাখ্যা, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাৰ ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আজি নগাঁও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কাশ্মীৰৰ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ বিধায়কগৰাকীয়ে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। নগাঁও আদালতৰ নিৰ্দেশনা অনুযায়ী 4 আৰক্ষীৰ জিম্মাত থকাৰ পাছত তেওঁক আজি নগাঁও আদালতত হাজিৰ কৰা হয়। আদালতে বিধায়কগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ নিৰ্দেশনা অনুসৰি দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ে 2025-26 শৈক্ষিক বৰ্ষত বিটেক এম বি একে ধৰি 8 নতুন পাঠ্যক্ৰম মুকলি কৰিছে। এই দ্বৈত স্নাতক স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এনে পাঠ্যক্ৰম য'ত বিটেক আৰু এম বি এক এটা সংহত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনে এই বছৰ আৰম্ভ কৰা অন্যান্য নতুন পাঠ্যক্ৰমসমূহৰ ভিতৰত ভাষিক আৰু ভাষা প্ৰযুক্তিৰ স্নাতক, সমাজতত্বৰ স্নাতক, সৌৰশক্তি অভিযান্ত্ৰিক স্নাতকোত্তৰ আদি পাঠ্যক্ৰম অন্যতম। তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে 2025-26 শৈক্ষিক বৰ্ষৰ বাবে নামভৰ্তি পৰ্টেল মুকলি কৰিছে। শিক্ষাৰ্থীসকলক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা জি এ টি বি, চি ইউ ই টি, ইউ জি এন পি জি, জে ই ই মেইনছ, চি ই ই ডিকে ধৰি আন আন প্ৰৱেশ পৰীক্ষাসমূহৰ জৰিয়তে নামভৰ্তি কৰোৱা হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা টি ইউ ই ই জুনৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনত সম্প্ৰতি 84 শৈক্ষিক পাঠ্যক্ৰম আছে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অহা 10 মেৰ ভিতৰত www.teju.ernet.in/academic-admission-2025 যোগে অনলাইন আবেদন কৰিব পাৰিব। বিগত 4 বছৰত ৰাজ্যৰ 10,000 হেক্টৰতকৈ অধিক বনভূমি দখলমুক্ত হৈছে। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অৱশ্যে দেশৰ ভিতৰতে ৰাজ্যখনত দ্বিতীয় সৰ্বাধিক বনভূমি দখল হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত দিল্লী কেপিটেলছ 12 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ 7 পইণ্টেৰে সপ্তম স্থানত আছে। ধুবুৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি বিশিষ্ট সমাজসেৱক কল্যাণ পুৰকাষ্ঠৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 24 ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফল কাইলৈ পুৱা 9 বজাত ঘোষণা। গুৱাহাটীৰ চি বি আই আদালতত বিচাৰাধীন এন ডি এ পিৰ বিৰুদ্ধে থকা নটা গোচৰ সংশ্লিষ্ট জিলাৰ ছেছন আদালতলৈ স্থানান্তৰৰ সিদ্ধান্ত। তেজপুৰ বিশ্ববিদ্যালয়ৰ 2025-26 শৈক্ষিক বৰ্ষত বি টেক এম বি একে ধৰি 8টা নতুন পাঠ্যক্ৰম মুকলি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।